আপুনি চাগে ভাবিছে প্ৰথমতে শিশুটিয়ে কান্দিলে, তাৰপিছত হাঁহিবলৈ ধৰিলে কেনেকৈ? ৱেল, সেই বিষয়েতো আপোনাক জনাম আজি মৰ্নিং নাম্বাৰ ওৱান শ্ব'ত। আৰু ষ্টুডিঅ'ত মই এতিয়া আমন্ত্ৰণ কৰিবলৈ সাজু আমাৰ দুগৰাকী বিশেষ অতিথি। কিন্তু তাৰ আগতে অকণমান আজি কেলেণ্ডাৰটোলৈ মন কৰকচোন। আজি হ'ল 30 এপ্ৰিল আৰু এই সপ্তাহটো মানে 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে সমগ্ৰ বিশ্বতে উদযাপিত হৈ আছে ৱৰ্ল্ড ইমিউনাইজেশ্যন উইক। এতিয়া আহক এই বিষয়ে কথা পাতিবলৈ মই আজি প্ৰথমতে আপোনাক চিনাকি কৰাই দিবলৈ লৈছোঁ। আমাৰ সৈতে আছে এজন অভিভাৱক, তেখেতৰ নাম হ'ল মুন বৰা মাজগাঁৱৰ পৰা। আহক তেখেতক স্বাগতম জনাওঁ। গুড মৰ্ণিং মুন্দা, আপোনাক স্বাগতম জনাইছোঁ মৰ্ণিং নাম্বাৰ ওৱান শ্ব'লৈ। হয়,
নমস্কাৰ।
আৰু লগতে যদি আপুনি আপোনাৰ পৰিচয়টো আকৌ এবাৰ দাঙি ধৰে আমাৰ শ্ৰোতাসকলৰ কাৰণে।
হয়, মই মুন বৰা, মোৰ ঘৰ তেজপুৰ মাজগাঁও।
এতিয়া মুন্দা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ এটি কণমানি শিশু আছে, তাৰ বয়স কিমান, আৰু টীকাকৰণ বা ইমিউনাইজেশ্যন সেই ক্ষেত্ৰত আপোনাৰ শিশুটিক আপুনি ভেকচিনেটেড কৰিছেনে? পোনপ্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
মোৰ সন্তানটিৰ বয়স 18 মাহ আৰু মই তাক সময়মতে টীকাকৰণ কৰাই আছো, আৰু সেইকাৰণে তাৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুস্থতা মই পোৱা নাই। টীকাকৰণ নকৰিলে ধৰক ডিপথেৰিয়া হওক বা এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আমাৰ শিশুটিৰ হ'ব পাৰে।
আৰু এতিয়া কোভিড-19ৰ পিছত সমগ্ৰ বিশ্বতে প্ৰত্যেকৰে মাজত এটা ভয়, আৰু এই ভয় শংকাৰ মাজতো এনেকুৱা ধৰণৰ বহুতো শিশু আছে যিসকলক হয়তো টীকাকৰণ কৰোৱা নাই। আন পিতৃ মাতৃলৈ আপুনি কেনেকুৱা ধৰণৰ আহ্বান জনাব বিচাৰিব আজি?
কোভিড-19ৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত কিমান ভয়ৰ এটা পৰিৱেশ সৃষ্টি হৈছিল, ভেকচিন নগ'লে আমি কিমান কষ্ট কৰিবলগীয়া হ'ল। কিন্তু সেই ক্ষেত্ৰত আমাৰ শিশুটিক আমি টীকাকৰণৰ পৰা কেতিয়াও দূৰ কৰি ৰাখিব নালাগে। যিখিনি ধৰক এছ অ' পি আছে, ফিজিকেল ডিষ্টেন্সিং হওক বা মাস্ক পৰিধান কৰি, হেণ্ড চেনিটাইজাৰ, যিকোনো SOPখিনি মানি পেলাই অকণমান কষ্ট কৰি হ'লেও আমাৰ শিশুটিক আমি টীকাকৰণ কৰাব লাগে।
এক্সেক্টলি। আৰু মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে আজি যিসকল পিতৃ মাতৃয়ে আপোনাক শুনি আছে এই ৰেডিঅ' অনুষ্ঠানৰ জৰিয়তে, তেওঁলোকলৈ আপুনি কি আহ্বান জনাব বিচাৰিব নিজৰ শিশুটিৰ টীকাকৰণৰ ক্ষেত্ৰত?
হয়, মোৰ সকলো অভিভাৱকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ যাতে সকলোৱে নিজৰ শিশুটিক সময়মতে টীকাকৰণ কৰে আৰু নিজৰ শিশুটিক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে।
নিশ্চয়কৈ। আৰু মই এইখিনিতে মুন্দা আপোনাক মই ধন্যবাদ জনাইছো আজি মাজগাঁৱৰ পৰা মোৰ সৈতে কানেক্ট হৈ এইখিনি কথা আজি আমাৰ আগত দাঙি ধৰাৰ বাবে। আৰু যিসকল পিতৃ মাতৃয়ে এতিয়ালৈকে নিজৰ শিশুটিক টীকাকৰণ কৰোৱা নাই তেওঁলোকক অনুপ্ৰাণিত কৰাৰ বাবে থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ। আৰু এইখিনিতে পিছে আমাৰ আজি কথা বতৰা শেষ হোৱা নাই। এতিয়া পিছে মোৰ সৈতে আছে মৰ্ণিং নাম্বাৰ ওৱান শ্ব'ত আমাৰ আন এগৰাকী গেষ্ট, আৰু এইখিনিতে ফোন লাইন যোগে এতিয়া মই কানেক্ট হৈছো ডক্টৰ বিকাশ ৰায় দাসৰ সৈতে। আহক তেওঁৰ পৰা জানো যে এই টীকাকৰণটো যে শিশুৰ কাৰণে কিমান জৰুৰী সেই ক্ষেত্ৰত তেখেতে আজি কি ক'ব বিচাৰিছে। গুড মৰ্ণিং ডক্টৰ।
গুড মৰ্ণিং। হয়, আচলতে টীকাকৰণ ক্ষেত্ৰত বহুতো মানুহৰ বহুতো ভ্ৰান্ত ধাৰণা আছে।
হয়,
কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে বিশ্বত প্ৰায় প্ৰতি বছৰে প্ৰায় 3 নিযুত শিশুক আমি ৰক্ষা কৰিব পাৰো মৃত্যু মুখৰ পৰা যদি আমি শিশুবিলাকৰ সঠিকভাৱে টীকাকৰণ কৰাওঁ। এই টীকাকৰণটো খুবেই জৰুৰী, কাৰণ ই শিশুটোৰ দেহত এটা বেমাৰ প্ৰতিৰোধী ক্ষমতা সেইটো বঢ়াই দিব, আৰু এই ক্ষেত্ৰত কেতিয়াবা কিছুমান ৰোগ যেনেকুৱা ধৰক মাজুৱাই বা মিজেলছ বুলি কয়, কুপিংটা, অন্য ধৰণৰ যিবিলাক ৰোগ, সেই তেনেকুৱা ধৰণৰ ৰোগত যদি শিশুটো আক্ৰান্ত হয় তেতিয়াহ'লে শিশুটোৰ তেনেকুৱা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নহওক, সেয়েহে টীকাকৰণবিলাক শিশুৰ ক্ষেত্ৰত কৰাটো খুবেই বাঞ্ছনীয়। আৰু যেতিয়া ভেকচিন বা টীকাকৰণ কৰা হয় তেতিয়া হয়তো এদিন দুদিন কিবা এটা পাৰ্শ্ব প্ৰতিক্ৰিয়া হয়তো দেখা যাব পাৰে, যেনে কেতিয়াবা হয়তো এদিন দুদিনৰ কাৰণে জ্বৰ হব পাৰে, তেতিয়া সাধাৰণ পেৰাচিটামল দৰৱ দিলেই ভাল হৈ যাব। আৰু তাৰপিছত যে শিশুটোৱে গোটেই জীৱনৰ কাৰণে সেই মাৰাত্মক ব্যাধিৰ পৰা চিৰজীৱন তেওঁ ৰক্ষা পৰি যাব, সেইটোহে সকলোতকৈ ডাঙৰ কথা। সেয়েহে আমি টীকাকৰণ সদায় পৰামৰ্শ অনুযায়ী আমি টীকাকৰণ শিশুবিলাকৰ কৰাটো খুবেই বাঞ্ছনীয়।
এবছলিউটলি। আৰু ডক্টৰ, এইখিনিতে আমি আপোনাক ধন্যবাদ দিছো, খুবেই গুৰুত্বপূৰ্ণ কথা আজি আপুনি আমাৰ মাজত শ্বেয়াৰ কৰিলে। আৰু আই এম শ্বৰ যিসকলে আমাক শুনি আছে আজি, অভিভাৱকসকলে বিশেষকে যিসকলে এতিয়ালৈকে নাই কৰোৱা নিজৰ শিশুটিৰ টীকাকৰণ, আই এম শ্বৰ তেওঁলোকে আজি নিজৰ মন সলনি কৰি আগুৱাই যাব আৰু নিজৰ শিশুটিক টীকাকৰণ কৰোৱাব। বহুত বহুত ধন্যবাদ ডক্টৰ।
ধন্যবাদ।
গতিকে এতিয়া গম পালে নহয় কিয় কৈছিলো আপোনাক যে কান্দি থকা শিশুটি হাঁহিব। আমি আজি চেলিব্ৰেট কৰি আছো ৱৰ্ল্ড ইমিউনাইজেশ্যন উইক, 24ৰ পৰা 30 এপ্ৰিল। 93.5 ৰেড এফ এম বজাতে ৰহক।